প্ৰথম বংশাৱলী ২০ অধ্যায়। বসন্তকালৰ সময়ত সাধাৰণতে ৰজাসকলে যেতিয়া যুদ্ধলৈ যায়, তেতিয়া জোৱাবে যুদ্ধত সৈন্যসকলক নেতৃত্ব দিছিল। পাছত অমুনীয়াসকলৰ দেশ ধ্বংস কৰিলে। তেওঁ ৰব্বালৈ গৈ তাক অৱৰোধ কৰিলে। দায়ুদ জিৰচালেমতে থাকিল। জোৱাবে ৰব্বাক আক্ৰমণ কৰি পৰাজিত কৰিলে। দায়ুদে তেওঁলোকৰ ৰজা মূৰৰ পৰা তেওঁৰ ৰাজমুকুট ল'লে আৰু তেওঁ দেখিলে যে তাৰ সোণৰ পৰিমাণ এক কিকৰ আৰু তাত বহুমূলীয়া পাথৰ আছিল। সেই মুকুটটো দায়ুদৰ মূৰত পিন্ধোৱা হ'ল আৰু তেওঁ সেই নগৰৰ পৰা বহু পৰিমাণৰ লুটদ্ৰব্য উলিয়াই আনিলে। দায়ুদে নগৰৰ ভিতৰত থকা লোকসকলক বাহিৰলৈ আনিলে আৰু কৰত লোহাৰ, মৈ আৰু কোঠাৰেৰে কাম কৰিবলৈ বাধ্য কৰিলে। দায়ুদে অমনীয় লোকসকলৰ সকলো নগৰবোৰত এইদৰে কাম কৰাটো বিচাৰিলে। তাৰ পাছত দায়ুদ আৰু তেওঁৰ সকলো সৈন্য জিৰচালেমলৈ উভতি আহিল। ইয়াৰ পাছত পলেষ্টিয়াসকলৰ লগত গেজৰত যুদ্ধ হ'ল। হুচাৰ্টিয়া চিব্বকৰে চিপ্পই নামেৰে ৰফাৰ এজন বংশধৰক বধ কৰিলে আৰু ফিলিষ্টিয়াসকলক বশীভূত কৰিলে। পুনৰাই পলেষ্টিয়াসকলৰ লগত গবত যুদ্ধ হ'ল। জাৰীৰ পুত্ৰ ইলহাননে গাতিয়া গলিয়াথৰ ভায়েক লহমিক বধ কৰিলে। তাৰ যাঠি তাঁতশালৰ তুলুঠাৰ সমান আছিল। পুনৰ এবাৰ গাতত যুদ্ধ হ'ল। তাত অতি ওখ এজন লোক যাৰ দুয়োখন হাত আৰু ভৰিত ছটাকৈ আঙুলি আছিল। তেওঁ ৰফাৰ এজন বংশধৰ আছিল। তেওঁ যেতিয়া ইজৰাইলৰ সৈন্যক ইটিকিং কৰিলে, তেতিয়া দায়ুদৰ ভায়েক চিমিয়াৰ পুত্ৰ জোনাথনে তেওঁক বধ কৰিলে। তেওঁলোক গাতৰ ৰফাৰ বংশধৰ লোক আৰু তেওঁলোকক দায়ুদ আৰু তেওঁৰ সৈন্যসকলৰ হাতৰ দ্বাৰাই বধ কৰা হ'ল।